এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি 24 ঘণ্টাৰো কম সময় থকা অৱস্থাত প্ৰচাৰ তুংগত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰচাৰ অভিযান নিৰ্বাচন ন্যায়িকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিবলৈ অসম আৰক্ষী সম্পূৰ্ণ সাজু বুলি আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰকাশ আসন্ন নিৰ্বাচনৰ সময়ছোৱাত হিংসাত্মক কাৰ্যকলাপ বাধা দিয়াৰ বাবে বিভিন্ন সমষ্টিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ ভোটদানৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰিবলৈ জিলাই জিলাই চুইপ কাৰ্যসূচী আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া আৰু মোৰ লগত আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যৰ 3টা স্থানত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি আগবেলা বৰপেটা ৰোডত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। সভাত দিয়া ভাষণত তেওঁ দেশক বিকশিত আৰু আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত অসমত শান্তি আৰু উন্নয়নৰ পৰিৱেশে বিৰাজ কৰিছে। এই দশকটোত জনসাধাৰণে নিৰাপত্তাহীনতা পৰিৱেশৰ পৰা সকাহ লাভ কৰিছে বুলি তেওঁ কয়। আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত পৰ্যটন ক্ষেত্ৰৰ বিকাশ হৈছে। তেওঁ ৰাজনৈতিক প্ৰক্ৰিয়াত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
2029 के लोकसभा चुनाव में महिलाओं को आरक्षण मिलना चाहिए कि नहीं मिलना चाहिए? पार्लियामेंट में ज्यादा महिलाएं आनी चाहिए कि नहीं आनी चाहिए? देश का भाग्य निर्धारित करने में महिलाओं की ताकत बढ़नी चाहिए कि नहीं बढ़नी चाहिए? आप मेरे साथ सहमत है? इसके लिए कानून में कुछ संशोधन आवश्यक है। इसलिए 16 अप्रैल से सरकार ने संसद का एक विशेष सत्र बुलाया है।
প্ৰধানমন্ত্ৰীয়ে আজি হোজাইৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলায়। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি বৰাক উপত্যকাত উপস্থিত হৈ কাইলৈ পাথাৰকান্দিৰ দুখন নিৰ্বাচনী সভাত অংশ ল'ব। তেওঁ শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আন এখন সভাত অংশ ল'ব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বৰাকৰ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। সভাত দিয়া ভাষণত শ্ৰীখাৰ্গেই শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে। জিলাখনৰ বৰখলা বিধানসভা সমষ্টিৰ দৌলত আয়োজিত নিৰ্বাচনী সভাত শ্ৰীখাৰ্গেৰ সৈতে জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। কাইলৈ শ্ৰীখাৰ্গে এখন সংবাদমেল সম্বোধন কৰিব। দলৰ নেতা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়ায়ো ব্যাপক প্ৰচাৰ চলাই আছে। শ্ৰীগগৈয়ে আজি ৰহাত প্ৰচাৰ চলায়। প্ৰচাৰৰ সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে শাসকীয় চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে। শ্ৰীগগৈয়ে আজি লখিমপুৰ সমষ্টিৰ বগীনদী উন্নয়ন খণ্ডত লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ঘন বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ চলায়। তেওঁ ধেমাজিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ হৈও প্ৰচাৰ সভাত অংশ লয়। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথৰ বিহালীত বিজয় সংকল্প সভাত অংশ লয়। তেওঁ বৰচলা বিশ্বনাথ কলিয়াবৰ বৰহমপুৰ তেজপুৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। দলৰ নেতা জে পি নাড্ডাই আজি ডুমডুমা সমষ্টিত প্ৰচাৰ সভাত অংশ লয়। ৰূপাই হাইস্কুল খেলপথাৰত আয়োজিত সভাত শ্ৰীনাড্ডাই চৰকাৰৰ কল্যাণমূলক কাম কাজসমূহৰ বিষয়ে উল্লেখ কৰে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰে। কাছাৰ জিলাত আজি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বাহজাহান লস্কৰৰ হৈ পশ্চিমবংগৰ বৰহমপুৰ লোকসভাৰ সাংসদ ইউনুছ পাঠানে প্ৰচাৰ চলায়। তেওঁ এখন মটৰচাইকেলেৰে সমদলতো অংশ লয়। তেওঁৰ সৈতে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ উপস্থিত থাকে। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিত আজি ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে প্ৰচাৰ চলায়। শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰ হৈ উঠিছে। কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদে আজি ঠাকুৰ ডিগিৰ বজাৰত নিৰ্বাচনী সভাত অংশ লয়। তামোলপুৰ জিলাত আজি UPPLৰ এটা সমদল উলিওৱা হয়। তামোলপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী প্ৰমোদ বড়োৰ সমৰ্থনত মটঙা চকৰ পৰা পুৰণ চকলৈকে উলিওৱা বিশাল শোভাযাত্ৰাত সহজ প্ৰাৰ্থীক লোকে অংশ লয়। ৰাজ্যিক বিজেপিৰ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ প্ৰচাৰ চলায়। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈয়ে আজি শিৱসাগৰৰ পানবেচাত এখন জনসভাত অংশ লৈ প্ৰচাৰ চলায়। মাজুলী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে আজি জেংৰাইমুখৰ নিজা বাসগৃহত বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন 8 দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি কৰে। তামোলপুৰ সমষ্টিৰ NDAৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ সমৰ্থনত আজি BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰ চলায়। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ।
চাহ বাগিচাৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ভূমি পট্টা। পৰ্যায়ক্ৰমে 500 টকালৈ বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি।
ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
9 এপ্ৰিল বন্ধ, তাৰপিছত শুক্ৰ শনি দেওমিলাইপুৰ কৰবাৰ পৰা ফুৰি আহোঁ।
এ নাই নাই, 9 এপ্ৰিল ফুৰিবলৈ যোৱা বন্ধ নহয়, ভোট দিয়াৰ বাবেহে বন্ধ। গতিকে ভোট আগত বন্ধৰ মজা পাছত।
কিন্তু ভোট দিবলৈ মোৰ এপিক কাৰ্ডে নাই।
তাৰ কাৰণে চিন্তা কৰিব নালাগে। ভাৰতীয় পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, কেন্দ্ৰীয় ৰাজ্যিক PSU পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা ফটোযুক্ত পৰিচয় পত্ৰ, বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক, পেন কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, আধাৰ কাৰ্ড, ইউনিক ডিজেবিলিটি ID কাৰ্ড, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰ বা MG NREGA আঁচনিৰ জব কাৰ্ড, শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা কাৰ্ড, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ফটোযুক্ত পেঞ্চন নথিৰ ভিতৰত যিকোনো এখন থাকিলে ভোট দিব পাৰি।
হয় নেকি?
পিছে ফুৰিবলৈ নহয়, 9 এপ্ৰিলত ভোট দিবলৈ যাব লাগিব।
মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত।
বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ সমষ্টি অৱলোকনত আজি শুনক শিৱসাগৰ সমষ্টিৰ অৱলোকন।
শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা এইবাৰ 8 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। তেওঁলোক হৈছে অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকা, ৰাইজৰ দলৰ অখিল গগৈ, বিজেপিৰ কুশল দুৱৰী, আম আদমী পাৰ্টীৰ তপন গগৈ আৰু নিৰ্দলীয় ক্ৰমে ৰূপক ভূঞা, ভৱেন্দ্ৰনাথ মোহন, হেমন্ত বৰুৱা আৰু ৰাজকুমাৰ দুৱৰা। সমষ্টিটোত 209,976 গৰাকী ভোটাৰ আছে। ইয়াৰে 1,03,484 গৰাকী পুৰুষ আৰু 1,06,491 গৰাকী মহিলা ভোটাৰ। সমষ্টিটোত তৃতীয় লিংগৰ 1 গৰাকী ভোটাৰ আছে। এই সমষ্টিটো দীৰ্ঘদিন ধৰি কংগ্ৰেছ আৰু বাও দলৰ দখলত আছিল। 2001 চনৰ পৰা 2021 পৰ্যন্ত এই সমষ্টিটো কংগ্ৰেছ দলৰ প্ৰণৱ গগৈয়ে দখল কৰিছিল। ইয়াৰ পূৰ্বে 1983 আৰু 1985 চনৰ নিৰ্বাচন বাদ দি 1947 চনৰ পৰা 2001 চন পৰ্যন্ত এই সমষ্টিটো CPI-ৰ প্ৰমোদ গগৈৰ হাতত আছিল। 2021 চনত কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ দলৰ অখিল গগৈয়ে এই সমষ্টিটো দখল কৰে। থলুৱা আৰু খিলঞ্জীয়া মানুহৰ বসতি থকা এই সমষ্টিটোত এইবাৰ নিৰ্বাচনৰ সমীকৰণ অতি জটিল। NDA-ৰ প্ৰাৰ্থীৰূপে প্ৰথমে অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকাক মনোনীত কৰাৰ পাছত মনোনয়ন দাখিলৰ অন্তিম দিনা NDA-ৰ মুখ্য অংশীদাৰ BJPয়ে কুশল দুৱৰীক টিকট প্ৰদান কৰে। প্ৰথমে বৰ্তমানৰ বিধায়ক ৰাইজৰ দলৰ অখিল গগৈৰ সৈতে অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ধাৰণা কৰা হৈছিল।
আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে আজি এখন সংবাদমেলত এটা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচন ঐতিহাসিক বুলি মন্তব্য কৰাৰ লগতে নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰিবলৈ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক গণতন্ত্ৰৰ এই উৎসৱত অংশ ল'বলৈ আহ্বান জনায়।
All preparations have been made. It's a historic poll this time because it is a one-phase poll. In my memory, I don't remember a one-phase poll in the last many years. With the guidance of the Election Commission of India and with forces from the central government, we have made complete arrangements for security and for protection of the people. Through your channel, I say to all the people of Assam, the voters, please come out and vote in large numbers and make this a historic election. Celebrate the festival of democracy of this great nation.
ৰাজ্যৰ বিভিন্ন জিলা আৰক্ষী প্ৰশাসনে নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাৰ 1010টা কেন্দ্ৰত ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলাখনত পৰ্যাপ্ত সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক নিয়োগ কৰা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্তই প্ৰকাশ কৰে।
আমি ফ্ৰী ফেয়াৰ এণ্ড পিচফুল ইলেকশ্যন কণ্ডাক্ট কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'বলৈ সকলোখিনি লোৱা হৈছে। আপোনালোকে দেখিছে যিমান আৰক্ষী মোতায়েন কৰিবলগীয়া আছিলে গোটেইখিনি আমি পাইছোঁ। সকলো স্থানতে আৰক্ষী মোতায়েন কৰিছোঁ। এটা কনফিডেঞ্চ বিল্ডিং মেজাৰ্ছ লোৱা হৈছে। সকলোকে আমি আশ্বস্ত দিব বিচাৰোঁ যে নিৰ্ভীকভাৱে সকলোৱে ভোটদান কৰক। এই ডেমক্ৰেচি যিটো এই উৎসৱ তাত সকলোৱে পাৰ্টিচিপেট কৰক।
নির্বাচন ত্রুটিমুক্তভাবে পরিচালনা করবলৈ জিলা প্রশাসনসমূহেও কার্যকরী ব্যবস্থা গ্রহণ করেছে। বাক্সা জিলাত নির্বাচন সুচারুরূপে আর শান্তিপূর্ণভাবে অনুষ্ঠিত করার স্বার্থত কাইলৈ বিয়লি পাঁচ বজার ভোটগ্রহণ সমাপ্ত নোহালেক রাজহুয়া সভা সমদল আদি নিষিদ্ধ করা হয়েছে। জিলা আয়ুক্ত কিমনে সাংসানে আজি ভারতীয় ন্যায় সংহিতার 163 ধারার অধীনত এই নির্দেশ জারি করে। যোরহাট জিলাত নির্বাচনের সময় হবলগিয়া ওয়েবকাস্টিং ব্যবস্থা আর ইয়ার তদারকর স্থাপন করবলিয়া নিয়ন্ত্রণ কক্ষ সন্দর্ভত আজি জিলা আয়ুক্তর কার্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিবানীয়ে যোরহাট সরকারি উচ্চতর মাধ্যমিক বহুমুখী বালক বিদ্যালয় আর যোরহাট সরকারি উচ্চতর মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত বিশেষ নিয়ন্ত্রণ কক্ষ স্থাপনের সবিশেষ বুজ লয়। আজির বৈঠক জেলা রিটার্নিং বিষয়াসকলের ওয়েবকাস্টিং কোষর ভারপ্রাপ্ত বিষয়া সহকারী বিষয়ার নির্বাচনের সঙ্গে জড়িত আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্ত নিয়ন্ত্রণ কক্ষ সমূহের আন্তঃগাঁথনি আর প্রযুক্তিগত দিক সমূহ খরতকিয়া করবল সংশ্লিষ্ট বিষয়াসক নির্দেশ দিয়ে। জিলাখনত ডাক বেলট যোগে জরুরীকালীন কর্তব্যত নিয়োজিত কর্মচারীসকলের ভোটদান চলি আছে। লক্ষিমপুর জেলায় আজি নির্বাচনী দায়িত্ব নিয়োজিত বিষয়া কর্মচারীর একটা দলীয় প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। নির্বাচনের সময়সার হিংসাত্মক কার্যকলাপ বাধা দিয়ার বাবে বিভিন্ন সমষ্টিত আজি রাজ্যের আরক্ষী আর অর্ধসামরিক বাহিনীয় ফ্লেগ মার্চ করে। গুয়াহাটী মহানগরীর বিভিন্ন থানাসমূহের আরক্ষীয়ে নির্ভয়ে আমি আগবাড়ি আহ অভিলেখ সংখ্যক ভোটে আমি সুনাম গড়ু শীর্ষক ব্যানার লো নিজ নিজ এলাকাত রোড মার্চ করে। তামুলপুর আজি জিলা আরক্ষী বিহার রেজিমেন্ট আর এস এস বিয়ে একলগে ফ্লেগ মার্চ উলিয়ায়। গরেশ্বর সমষ্টির অন্তর্গত নাগরী যদিও আরক্ষী প্রশাসনে ফ্লেগ মার্চর জড়িয়ে নিরাপত্তা ব্যবস্থার বুঝ নগাঁও জিলাতো জিলা প্রশাসন আর আরক্ষী প্রশাসনে ভোটদাতা সজাগ করার উদ্দেশ্যে বিশেষ পদযাত্রা উলিয়ায়। পরবর্তী বাতরির বাবে আমি উভতি গৈছো প্রজন্মার ওসরলৈ।
ভোটদানের প্রতি জনসাধারণের মাজত সজাগতা সৃষ্টির বাবে নির্বাচন আয়োগের নির্দেশ মর্মে প্রণালীবদ্ধ ভোটার শিক্ষা আর নির্বাচনী প্রক্রিয়াত অংশগ্রহণ অর্থাৎ সুইপ কার্যসূচীর অধীনত রাজ্যত এলানি বিশেষ ব্যবস্থা গ্রহণ করা হয়েছে। ভোটদানের হার বৃদ্ধি করার লক্ষ্যে নাগরিকসকলের মাজত গণতান্ত্রিক অধিকার সাব্যস্ত করার প্রতি দায়বদ্ধতা সৃষ্টি করবলৈ মুখ্য নির্বাচনী বিষয়ার তত্ত্বাবধানত জিলায় জিলায় ভোটদাতার সজাগতা কার্যসূচীর আয়োজন করা হয়েছে। কামরূপ মহানগর জিলা প্রশাসনের অধীনত সুইপ কার্যসূচীর অংশ হিসেবে আজি ইলেক্টোরেল লিটারেসি ক্লাব আর নির্বাচন সহযোগত দিসপুর মহাবিদ্যালয়ত পাওয়ার অফ ভোট শীর্ষক বিশেষ ভোটার কার্যসূচী অনুষ্ঠিত হয়। যোরহাট জেলাতো যোরহাট নির্বাচনী বিষয়ার কার্যালয়ের উদ্যোগত আর সুইপ কোষর অধীনত ভোটার সজাগতা বৃদ্ধির লক্ষ্যে আজি বিশেষ পদক্ষেপ গ্রহণ করা হয়। রাজ্যের বিধানসভা নির্বাচনলৈ মাজত মাত্র দুটা দিন বাকি থকা সময়তে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার পত্নী রিণিকী ভূঞা শর্মায় দাখিল করা এজাহারের ভিত্তিত কংগ্রেস নেতা পবন খেরার বিরুদ্ধে আজি অপরাধ অনুসন্ধান শাখাত এটা গোচর রুজু হয়েছে। ভারতীয় ন্যায় সংহিতার 12টাকৈ ধারার অধীনত এই গোচর রুজু হয়েছে। উল্লেখযোগ্য যে পবন খেরাই দিল্লী আর গুয়াহাটীত কালি সংবাদ মেল পাতি মুখ্যমন্ত্রী ডক্টর শর্মা আর তেওঁর পত্নী খাঙুরী কেতবোৰ অভিযোগ উত্থাপন করেছিল, কিন্তু এনে অভিযোগক ভিত্তিহীন আখ্যা দি কালি নিশা রিণিকী ভূঞা শর্মায় কংগ্রেস নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ইপিনে কংগ্ৰেছ দলে আজি নিৰ্বাচন আয়োগৰ ওচৰত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্যতম প্ৰাৰ্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামা সন্দৰ্ভত কেতবোৰ আপত্তি দৰ্শাই অভিযোগ দাখিল কৰে। জালুকবাৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগে দাখিল কৰা অভিযোগৰ তথ্য গাপ দিয়াৰ বিষয়টোৰ তদন্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। আইপিএল ক্রিকেট প্রতিযোগিতাত আজি কলকাতার ইডেন গার্ডেন্সত হবলগীয়া এখন খেলত কলকাতা নাইট রাইডার্স পাঞ্জাব কিংসৰ বিৰুদ্ধে অবতীর্ণ হব। খেলখন সন্ধ্যা 7:30 বজাত আরম্ভ হব। প্রতিযোগিতাত কাইলৈ গুৱাহাটীৰ বৰখাপাৰাৰ এ সি এ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হবলগীয়া খেলখনৰ বাবে সকলো ধৰণৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হোৱা দুয়োটা দলৰে কিছু সংখ্যক সদস্য আজি ষ্টেডিয়ামত অনুশীলন চলায়। উল্লেখযোগ্য যে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে আইপিএলৰ এইবাৰৰ সংস্কৰণৰ এতিয়ালৈকে খেলা দুয়োখন খেলতে জয়লাভ কৰিছে। কাইলৈ খেলখনৰ বাবে ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিধানসভা নির্বাচনের প্রচার অভিযানের সামরণীলৈ 24 ঘণ্টারও কম সময় থকা অবস্থাত প্রচার তুঙ্গত। বিজেপির জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নরেন্দ্র মোদী আর কংগ্রেস দলের নেতা মল্লিকার্জুন খার্গের প্রচার অভিযান। নির্বাচন নিয়ারিক আর শান্তিপূর্ণভাবে পরিচালনা করবলে আরক্ষী সম্পূর্ণ সাজু বলে আরক্ষী সঞ্চালক প্রধানের প্রকাশ। আসন্ন নির্বাচনের সময়সাত হিংসাত্মক কার্যকলাপ বাধা দিয়ার বিভিন্ন সমষ্টিত আরক্ষী আর অর্ধসামরিক বাহিনীর ফ্লেগ মার্চ। ভোটদানের প্রতি জনসাধারণক আগ্রহী করবলে জিলায় জিলায় সুইপ কার্যসূচী। আর আইপিএল ক্রিকেট প্রতিযোগিতাত আজি কলকাতা নাইট রাইডার্স পাঞ্জাব কিংসৰ বিৰুদ্ধে অবতীর্ণ। পরবর্তী বাতৰি বুলেটিন নমস্কাৰ।